চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাব খুজিছো আমাৰ এই অনুষ্ঠান শুনি থকাৰ কাৰণে। এই অনুষ্ঠান আপোনালোকৰ বাবেই। এই অনুষ্ঠানত আমি ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰোঁ। বাইবেল ঈশ্বৰৰ বাক্য। বাইবেলত ইয়াক দুধৰীয়া চোকা তৰোৱাল বুলি কোৱা হৈছে। এই চোকা তৰোৱালে আমাৰ অন্তৰ ভেদ কৰি আমাৰ আন্তৰিক অৱস্থা উদঙাই দেখুৱায়। আমাৰ প্ৰকৃত আত্মিক অৱস্থা আমি বুজি পাওঁ। এই অনুষ্ঠানৰ যোগেৰে আপুনি কিমান লাভৱান হৈছে সেইটো আপুনি ভালদৰে জানিব। কিন্তু আপোনালোকৰ আগত এই অনুষ্ঠান আগবঢ়োৱা এই অধমে হ'লে ক'ব পাৰোঁ যে এই অনুষ্ঠানৰ জৰিয়তে এই অধম যথেষ্ট উপকৃত হৈছোঁ, কাৰণ আপোনালোকৰ আগত যিখিনি কথা আগবঢ়াওঁ সেইখিনি কথা ঈশ্বৰৰ বাক্যই এই অধমকো কয়। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্যক গুৰুত্ব সহকাৰে ল'বলৈ শিকিলে আমি আমাৰ জীৱনত নানা ধৰণে উপকৃত হ'মেই, তাত সন্দেহ নাই। এই অনুষ্ঠান সম্বন্ধে আপোনাৰ বাৰু কিবা জনাবলগীয়া কথা আছে নেকি? আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন প্ৰাৰ্থনাৰে আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ। হওক, স্বৰ্গত থকা আমাৰ অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাইছো পিতা, কিয়নো তোমাৰ চৰণত বহি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰি তোমাৰ মাত শুনিবলৈ তুমি আমাক আকৌ এই সুন্দৰ সময় আগবঢ়ালা। প্ৰভু, আমি দুৰ্বল পাপী মানুহ, তোমাৰ নাম লোৱাৰে যোগ্য নহওঁ, কিন্তু একমাত্ৰ প্ৰভু যীশুত ভৰসা কৰি তোমাৰ ওচৰ চাপিছো পিতা। তুমি আমাৰ প্ৰাৰ্থনা শুনা, তোমাৰ বাক্য বুজাত আমাক সহায় কৰা, আমাৰ দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় শিক্ষা আমাক দিয়া, আমাৰ আত্মিক জীৱনৰ উন্নতিৰ বাবে আমাক শিকোৱা, আমাৰ প্ৰত্যেককে তোমাৰ প্ৰেমৰ সোৱাদ ল'বলৈ দিয়া, আমাৰ প্ৰত্যেকৰে আগত প্ৰভু যীশুৰ যোগেদি আগবঢ়োৱা পৰিত্ৰাণৰ আঁচনি প্ৰকাশ কৰা। অনুষ্ঠান শুনি থকা আৰু কিবা কাৰণত আজি শুনিব নোৱাৰা আমাৰ প্ৰতিজন শ্ৰোতাক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ হকে ক্ৰুচত প্ৰাণ দি আমাৰ পাপৰ প্ৰায়চিত্ত কৰি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা মৃত্যুঞ্জয়ী প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়ালো। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেদি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল নে? যোৱা অনুষ্ঠানত আমি এই জখৰীয়া পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো। জখৰীয়া ভাৱবাদীয়ে 10টা দৰ্শন দেখিছিল আৰু এই দৰ্শনকেইটাৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিলো। তাৰ পাছত আমি পালো প্ৰধান পুৰোহিত যীহোচুৱাৰ মূৰত মুকুট পিন্ধাবলৈ ঈশ্বৰে নিৰ্দেশ দিয়াৰ কথা, আৰু এই কথাটোৱে আচলতে প্ৰভু যীশুৰ কথাকে বুজোৱা বুলি আমি উল্লেখ কৰিছিলো। কাৰণ প্ৰভু যীশু আমাৰ বাবে মহাপুৰোহিত। তেওঁ কবৰৰ পৰা পুনৰুত্থিত হৈ সোঁশৰীৰে স্বৰ্গলৈ গৈ পিতৃ ঈশ্বৰৰ সোঁহাতে বহিল আৰু এতিয়া আমাৰ বাবে পিতৃ ঈশ্বৰৰ আগত নিবেদন কৰি আছে। তাৰ পাছত আমি পালো প্ৰভু যীশুক পোখা বুলি কোৱা 12 নম্বৰ পদটো। এই প্ৰসংগতে আমি কৈছিলো যে বাইবেলত প্ৰভু যীশুক 4টা ধৰণে পোখা বা গজালি বুলি কোৱা হৈছে। প্ৰথমতে তেওঁ হৈছে দায়ুদৰ গজালি অৰ্থাৎ ৰাজবংশৰ গজালি অৰ্থাৎ ৰজা। দ্বিতীয়তে তেওঁক কোৱা হৈছে যীহোৱাৰ সেৱক বা দাস বুলি। তৃতীয়তে তেওঁক পোখা নামৰ মানুহ বুলি কোৱা হৈছে। আৰু চতুৰ্থতে তেওঁক কোৱা হৈছে ঈশ্বৰ যীহোৱাৰ গজালি অৰ্থাৎ স্বয়ং ঈশ্বৰ বুলি। আৰু বিশেষভাৱে মন কৰিবলগীয়া কথা এইয়ে যে নতুন নিয়মত শুভবাৰ্তা কেইখনতো তেওঁক এনেকুৱা 4 ধৰণেই দেখুওৱা হৈছে। প্ৰথমখন শুভবাৰ্তা অৰ্থাৎ মঠিয়ে লিখা শুভবাৰ্তাত প্ৰভু যীশুক চিত্ৰিত কৰা হৈছে ৰজা হিচাপে। দ্বিতীয়খন শুভবাৰ্তা মাৰ্কত তেওঁক ঈশ্বৰ যীহোৱাৰ দাস হিচাপে চিত্ৰিত কৰা হৈছে। তৃতীয়খন শুভবাৰ্তা লুকত প্ৰভু যীশু হৈছে সিদ্ধ পুৰুষ। আৰু চতুৰ্থখন শুভবাৰ্তা জোহনত তেওঁ হৈছে ঈশপুত্ৰ স্বয়ং ঈশ্বৰ। এইখিনি কথা আমি ইতিমধ্যে আলোচনা কৰি আহিলো। আজি আমি জখৰীয়া পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আমি বাইবেলৰ পৰা পাঠ কৰি দিম জখৰীয়া 6 নম্বৰ অধ্যায় 13 আৰু 14 পদ। হয়, তেওঁই যীহোৱাৰ মন্দিৰ সাজিব আৰু তেওঁ গৌৰৱ মুকুটেৰে বিভূষিত হৈ নিজ সিংহাসনত বহি ৰাজত্ব কৰিব আৰু পুৰোহিত হৈ নিজ সিংহাসনত বহিব। তাতে সেই উভয়ৰ মাজত শান্তিৰ মন্ত্ৰণা থাকিব আৰু সেই দুটা কিৰীতি হেলেম, টুবিয়া, জিদয়া আৰু চফনিয়াৰ পুত্ৰ হেনৰ সোঁৱৰণৰ অৰ্থে যীহোৱাৰ মন্দিৰত থাকিব। হয়, তেওঁই যীহোৱাৰ মন্দিৰ সাজিব। তেওঁই মানে সেই পোখা নামৰ পুৰুষ অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্ট। অৱহেলিত ঠাইত শুকান মৰুভূমি সদৃশ ঠাইত জন্ম লোৱা গজালি, তেওঁই যীহোৱাৰ মন্দিৰ সাজিব। এই মন্দিৰ মানে প্ৰভু যীশুৱে পৃথিৱীত 1000 বছৰীয়া ন্যায় শাসন চলোৱাৰ সময়ত সজা মন্দিৰ। প্ৰভু যীশু মচীহই গৌৰৱ মুকুটেৰে বিভূষিত হৈ নিজ সিংহাসনত বহি ৰাজত্ব কৰিব আৰু পুৰোহিত হৈ নিজ সিংহাসনত বহিব। অৰ্থাৎ প্ৰভু যীশুৱেই হ'ব ৰজা, তেওঁই হ'ব পুৰোহিত। এই দুয়োটা বাপ তেওঁই ল'ব। এই সকলোখিনি ঘটিব ভৱিষ্যতে প্ৰভু যীশুৰ দ্বিতীয় আগমনত। এই বিষয়ে ঈশ্বৰে আগতেই জনাই থৈছে। আৰু সেই দুটা কিৰীতি সোঁৱৰণৰ অৰ্থে যীহোৱাৰ মন্দিৰত থাকিব। প্ৰধান পুৰোহিত যীহোচুৱাই এই কিৰীতি দুটা পিন্ধা নাছিল। সেই কিৰীতি দুটা তেওঁৰ মূৰত মাত্ৰ দিয়া হৈছিল বিশেষ চিন হিচাপে। আৰু তাৰ পাছত যিহুদীসকলৰ পৰম্পৰা অনুসাৰে সেই কিৰীতি দুটা সোঁৱৰণি হিচাপে মন্দিৰৰ ওপৰৰ খিৰিকীত ৰখা হৈছিল। আৰু সেই কিৰীতি দুটাই এই কথাটো মানুহবোৰক সোঁৱৰাই দিছিল যে এদিন মচীহ আহিব আৰু তেওঁ কেৱল ৰজাই নহয় লগতে পুৰোহিতো হ'ব। প্ৰভু যীশুৰ সেই দ্বিতীয় আগমনলৈ আমিও আজি আগ্ৰহেৰে বাট চাই আছো। এতিয়া 15 নম্বৰ পদটো পঢ়ি দিম। আৰু দূৰত থকা লোকবিলাকে আহি যীহোৱাৰ মন্দিৰ নিৰ্মাণৰ সাহায্য কৰিব। তাতে বাহিনীবিলাকৰ যীহোৱাই যে মোক তোমালোকৰ ওচৰলৈ পঠালে ইয়াক তোমালোকে জানিবা। আৰু তোমালোকে যত্নেৰে তোমালোকৰ ঈশ্বৰ যীহোৱাৰ বাক্য পালন কৰিলে এয়ে সিদ্ধ হ'ব। আৰু দূৰত থকা লোকবিলাকে আহি যীহোৱাৰ মন্দিৰ নিৰ্মাণৰ সাহায্য কৰিব। এই শাস্ত্ৰপত্তিৰ ক্ষেত্ৰত এজন বিখ্যাত লোকে এনেদৰে মন্তব্য কৰিছিল। সেই সময়ত জিৰচালেমৰ মন্দিৰৰ পুনৰ নিৰ্মাণ চলি থকা সময়তে সুদূৰ বাবিলৰ পৰা সোণ ৰূপ আদি লৈ মানুহৰ দলবোৰৰ অহাৰ সময়তে জখৰীয়া ভাৱবাদীয়ে এই ভাৱবাণী কৰিছিল যে ভৱিষ্যতে জিৰচালেমত গৌৰৱময় মন্দিৰ প্ৰতিষ্ঠিত হ'ব, যি মন্দিৰ হ'ব সকলো জাতিৰ উপাসনা গৃহ, আৰু তালৈ অতি দূৰ দেশৰ পৰজাতীয় লোকবিলাকেও দান, উপহাৰ আৰু প্ৰশংসা উপাসনা আগবঢ়াবলৈ আহিব। প্ৰভু যীশুৰ এহেজাৰ বছৰীয়া শাসন প্ৰতিষ্ঠা হোৱাৰ সময়ত পৰজাতিৰ লোকবিলাকে জিৰচালেমৰ মন্দিৰলৈ উপাসনা কৰিবলৈ আহিব বুলি যিচয়া ভাৱবাদীয়েও ভাৱবাণী কৰি থৈছে। বাইবেলৰ পৰা পঢ়ি দিছো, যিচয়া দ্বিতীয় অধ্যায় দ্বিতীয় পদ। অন্তিম কালত এইদৰে ঘটিব যে যিহুৱাৰ গৃহৰ পৰ্বতটি পৰ্বতবোৰতকৈও ওখত স্থাপন কৰা হ'ব আৰু গিৰিবোৰতকৈও ওখ কৰা হ'ব, তাতে সকলো জাতি সোঁত বোৱাৰ দৰে তালৈ বৈ যাব। ইতিমধ্যে আমি বাৰ আৰু তেৰ নম্বৰ পদত এই কথা পালো যে পুখা নামৰ পুৰুষ অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টই প্ৰভুৰ মন্দিৰ সাজিব, আৰু এই পদটোত আমি পালো যে দূৰত থকা লোকবিলাকে আহি যীহুৱাৰ মন্দিৰ নিৰ্মাণৰ সাহায্য কৰিব। জাতিবিলাকে মন্দিৰ নিৰ্মাণত সাহায্য কৰিব মানে তেওঁবিলাকে তেওঁবিলাকৰ সম্পদ যোগাব। এই কথাটো আমি এইকাৰণেই কৈছোঁ কাৰণ প্ৰভু যীশুৱেহে মন্দিৰ নিৰ্মাণ কৰিব, আনবোৰে সাহায্য কৰিব মানে সম্পদ যোগাব বা দান কৰিব। যীশুৱে ভাৱবাদীয়ে এইবুলিও কৈছে, আৰু যীহুৱাৰ পৰিচৰ্যা কৰিবলৈ, তেওঁৰ নাম প্ৰেম কৰিবলৈ আৰু তেওঁৰ দাস হ'বলৈ যি পৰজাতিবিলাকে তেওঁৰ লগ লয়, অপবিত্ৰ নকৰাকৈ বিশ্ৰামবাৰ পালন কৰে আৰু মোৰ নিয়মটিত লাগি থাকে, সেই সকলোকে মই নিজ পবিত্ৰ পৰ্বতলৈ আনিম আৰু মোৰ প্ৰাৰ্থনা গৃহত তেওঁবিলাকক আনন্দিত কৰিম। তেওঁবিলাকৰ হোম বলি আৰু আন বলিবোৰ মোৰ যজ্ঞবেদীৰ ওপৰত গ্ৰহণ কৰা হ'ব, কিয়নো মোৰ গৃহ সকলো জাতিৰ প্ৰাৰ্থনা গৃহ বুলি প্ৰখ্যাত হ'ব। তাতে বাহিনীবিলাকৰ যীহুৱাই যে মোক তোমালোকৰ ওচৰলৈ পঠালে, ইয়াক তোমালোকে জানিবা। এই পদটোৰ পৰা আমি এই কথাটো বুজি পাওঁ যে প্ৰভু যীশুখ্ৰীষ্ট অৰ্থাৎ মচীহই নিজে পিতৃ ঈশ্বৰৰ বাক্য সত্য বুলি প্ৰমাণিত কৰিব, আৰু তোমালোকে যত্নেৰে তোমালোকৰ ঈশ্বৰ যীহুৱাৰ বাক্য পালন কৰিলে এয়ে সিদ্ধ হ'ব। আমি ভাবোঁ তেওঁলোক ঈশ্বৰৰ বাধ্য হৈ চলিলেহে এই ঘটনাবোৰ ঘটিব বুলি ইয়াত বুজোৱা হোৱা নাই, কাৰণ এই সকলোবোৰ ঈশ্বৰৰ বিশেষ পৰিকল্পনা, বিশেষ আঁচনি, বিশেষ কাৰ্যসূচী। এইবোৰ অনন্তকলীয়া পৰিকল্পনা, কেতিয়াও বিফলে নোযোৱা ঈশ্বৰৰ আঁচনি। ঈশ্বৰৰ আঁচনি বিফলে নাযায়। প্ৰভু যীশু আকৌ আহিবই, তেওঁ পৃথিৱীত ৰজা হিচাপে শাসন কৰিবই, এহেজাৰ বছৰীয়া ন্যায় শাসন তেওঁ প্ৰতিষ্ঠা কৰিবই। কিন্তু ইয়াত এই কথাটোহে প্ৰকাশ কৰা হৈছে যে যদি ইছৰাইলীয়া লোকসকল ঈশ্বৰৰ বাধ্য হৈ ঈশ্বৰৰ ইচ্ছা পালন কৰি থাকে, তেতিয়াহে তেওঁলোকে এই আঁচনিত ভাগ ল'ব পাৰিব, তেতিয়াহে তেওঁলোকে এই সকলো কাৰ্যৰ অংশীদাৰ হ'ব পাৰিব। তেওঁলোকৰ অংশগ্ৰহণ নিৰ্ভৰ কৰিব তেওঁলোকৰ বিশ্বাস আৰু বাধ্যতাৰ ওপৰত। প্ৰিয় শ্ৰোতা, জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ এটা গুৰুত্বপূৰ্ণ অংশৰ ইয়াতে সামৰণি পৰিছে। এই পুস্তকখনত আমি যিখিনি কথা পঢ়িলো সেইখিনি আমি ইতিহাস আৰু ভৱিষ্যৎবাণীৰ উপযুক্ত পটভূমিত ৰাখি বুজিবলৈ চেষ্টা কৰা উচিত। এই সকলোখিনি কথাৰ যোগেদি আজি আমাক ঈশ্বৰে গুৰুত্বপূৰ্ণ কথা কিছুমান কয়। আমি এই ভাৱবাণীবোৰ অতি যত্নেৰে অধ্যয়ন কৰি সাৱধানে বুজিবলৈ চেষ্টা কৰা উচিত। জখৰীয়া ভাৱবাদীয়ে দেখা দৰ্শনকেইটা আছিল প্ৰতীকধৰ্মী, গতিকে কোনো কোনো লোকে এই কথাবোৰ বহুদিন আগতে জখৰীয়া নামৰ লোক এজনে দেখা কিছুমান খেলিমেলি সপোন বুলি অৱজ্ঞা কৰিব খুজিব পাৰে। এই দৰ্শনবোৰৰ মাজত থকা বিশেষ সম্বন্ধৰ কথা পাহৰি গৈ মানুহে নিজৰ মতে তাৰ ব্যাখ্যা আগবঢ়াব পাৰে। বহু সময়ত মানুহে প্ৰসংগ সংগতি নৰখাকৈ যিকোনো এটা দৰ্শন লৈ তাৰ অদ্ভুত ব্যাখ্যা আগবঢ়াব খোজে। যিকোনো ভাৱবাণীৰ ব্যাখ্যা আগবঢ়োৱাৰ ক্ষেত্ৰত আমি এই কথা সদায় মনত ৰখা উচিত যে কোনো ভাৱবাণী মানুহৰ নিজৰ ব্যাখ্যাৰ বিষয় নহয়, অৰ্থাৎ যিকোনো ভাৱবাণী বাইবেলৰ সামগ্ৰিক ভাৱবাণীসমূহৰ সৈতে খাপ খাই পৰিব লাগিব। আমি এই কথা মনত ৰখা উচিত যে জখৰিয়াই যিকেইটা দৰ্শন দেখিছিল সেই গোটেইকেইটা দৰ্শন পৰস্পৰৰ সৈতে জড়িত, ইটোৰ লগত সিটোৰ সম্বন্ধ আছে। সেই দৰ্শনবোৰৰ স্থানীয় পৰিৱেশ পৰিস্থিতিৰ সৈতেও সম্বন্ধ আছে, আৰু দৰ্শনকেইটাই ইতিহাসৰো অলপ আভাস দিয়ে। সেই দৰ্শনকেইটাই ইছৰাইল জাতিৰ সমগ্ৰ ভৱিষ্যতৰ এটি আভাস দিয়ে। তেওঁলোকৰ শত্ৰুবোৰৰ ওপৰলৈ আহিব লগা ঈশ্বৰৰ দণ্ড, অভিশাপৰ কথা, সেই জাতিক যে ঈশ্বৰে পবিত্ৰ কৰিব, সূচী কৰিব আৰু আকৌ ঈশ্বৰৰ পুৰোহিতৰ কাৰ্যত ব্যৱহাৰ কৰিব, সেই কথা জনাই দিয়ে। এই বিশেষ অংশখিনিৰ সামৰণি পৰিছে প্ৰভু যীশুৰ পুনৰ আগমনৰ বিষয়ে কৰা ভৱিষ্যৎবাণীৰ যোগেদি। তেওঁ যে এই পৃথিৱীলৈ আহিব আৰু তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিব, তেওঁ যে মহান ৰজাও হ'ব আৰু ঈশ্বৰ জিহুৱাৰ পুৰোহিতো হ'ব, সেই ভৱিষ্যৎবাণীৰে এই বিশেষ গুৰুত্বপূৰ্ণ অংশটিৰ সামৰণি মৰা হৈছে। আৰু এই সকলোখিনি কথা ঈশ্বৰে জনাই দিছিল জখৰিয়া ভাৱবাদীৰ যোগেদি। বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা মুকলি হৈ নিজ দেশলৈ উভতি অহা আৰু জিৰচালেমত মন্দিৰ পুনৰ নিৰ্মাণ কৰিবলৈ কষ্ট কৰি থকা ইছৰাইলীয়া লোকসকলক বিশেষভাৱে উদগনি দিবলৈকে এই কথাবোৰ ঈশ্বৰে জনাই দিছিল। সেই মন্দিৰ নিৰ্মাণৰ কাম অতি লেহেম গতিত চলিছিল আৰু খুব কষ্টৰ মাজেদি চলিছিল। কিন্তু সেই মন্দিৰৰ নিৰ্মাণ কাৰ্য চলোমন ৰজাই নিৰ্মাণ কৰা মন্দিৰৰ তুলনাত অতি নগণ্য যেন লাগিছিল, আৰু বাবিল দেশত পৰজাতীয় লোকবিলাকৰ মন্দিৰবোৰৰ তুলনাত সেই মন্দিৰ অতি সাধাৰণ যেন লাগিছিল, গতিকে তেওঁলোক হতাশ হৈ আছিল। অৱশ্যে সেই সময়ত ইছৰাইলীয় লোকসকল শান্তিত আছিল আৰু সেই সময় আছিল পুনৰ গঠন, পুনৰ নিৰ্মাণ কৰাৰ সময়। এতিয়া আমি তিনি ধৰণৰ অৰ্থৰ কথা অলপ চাব খুজিছো। প্ৰথমতে আমি পাওঁ সমসাময়িক অৰ্থ, দ্বিতীয়তে চলি থকা অৰ্থ আৰু শেষত চূড়ান্ত সময়ৰ অৰ্থ। সমসাময়িক অৰ্থটো এইয়ে যে জখৰিয়াই সেই সময়ৰ স্থানীয় অৱস্থাৰ প্ৰতি কথা কৈছিল। তেওঁৰ সময়ৰ লোকসকলক তেওঁলোকৰ সমস্যাৰ বিষয়ে কথা কৈছিল। তেওঁ নিজৰ লোকসকলক নিৰাশ নহ'বলৈ কৈছিল আৰু তেওঁলোক যে ঈশ্বৰৰ অনন্তকলীয়া পৰিকল্পনাৰ অংশীদাৰ হৈ আছে, সেই কথা জানিবলৈ কৈছিল। তেওঁলোকে নিৰ্মাণ কৰি থকা সৰু মন্দিৰটোৱেই আচলতে ভৱিষ্যতে মচীহ প্ৰভু যীশুখ্ৰীষ্টই তেওঁৰ এহেজাৰ বছৰীয়া শাসনকালত গঠন কৰিবলগীয়া মন্দিৰৰ আৰম্ভণি বুলি তেওঁলোকে বুজি পোৱা উচিত বুলি তেওঁ জনাব খুজিছিল। চলি থকা অৰ্থটো হৈছে আমাৰ আজিৰ সময়ৰ বাবে প্ৰযোজ্য অৰ্থ। এই সকলোবোৰ কথাৰ মাজেদিয়েই আমালৈ বিশেষভাৱে ঈশ্বৰে কথা কয়, যদিও কথাখিনি আমাক উদ্দেশ্য কৰি কোৱা হোৱা নাছিল, ইছৰাইলীয় লোকসকলক উদ্দেশ্য কৰিহে কোৱা হৈছিল। উদাহৰণস্বৰূপে, ঈশ্বৰে আমাক মন্দিৰ সাজিবলৈ কোৱা নাই। কিছু বছৰ আগতে পশ্চিমীয়া দেশৰ মানুহ কিছুমানে জিৰচালেমৰ মন্দিৰ সাজিবলৈ প্ৰকাণ্ড প্ৰকাণ্ড শিল পঠিয়াবলৈ চেষ্টা কৰিছিল। সেইটো হাস্যকৰ কথা, ইছৰাইলীয় লোকক শিলৰ যোগান ধৰা আমাৰ কাম নহয়। কিন্তু তেওঁলোকক প্ৰকৃত শিলা, সৰ্বযুগৰ শিলা প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ে জনোৱাটোহে আমাৰ কৰ্তব্য। সেই শিলা কোনো মানুহৰ হাতে নকটা শিল। দানিয়েল দ্বিতীয় অধ্যায় 45 পদত আমি এনেদৰে পাওঁ, প্ৰভু যীশুৱে নিজৰ বিষয়ে এনেদৰে কৈছিল, এই শিলৰ ওপৰত যিকোনো পৰিব তেওঁ দুখৰ দুখৰকৈ ভাগি যাব, কিন্তু যাৰ ওপৰত এই শিল পৰিব তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব। মঠি 21 অধ্যায় 44 পদ, যদিহে আমি তেওঁত আশ্ৰয় নলওঁ, মন পালটন কৰি তেওঁৰ ওচৰলৈ নাহোঁ এই অনুগ্ৰহৰ কালতেই, তেন্তে এটা দিন আহিব যিদিনত আমি তেওঁৰ সুধ বিচাৰ আৰু দণ্ডৰ সন্মুখীন হ'ব লাগিব। ঈশ্বৰে দেশসমূহৰ জাতিসমূহৰ বিচাৰ কৰে, শাস্তি বিহে। বাবিল, মাদিয়া পাৰ্চী, গ্ৰীক, মাকিদনীয়া সাম্ৰাজ্য আহিল আৰু গ'ল। প্ৰিয় শ্ৰোতা, আজিও বিশ্বৰ ইতিহাসত ঈশ্বৰে চলাচল কৰি আছে। ঈশ্বৰে আমাৰ নিজৰ নিজৰ দেশ বা জাতিৰ প্ৰতিও বিচাৰ কৰিব পাৰে। আমি ইতিহাস পঢ়িলেই বুজি পাওঁ যে ঈশ্বৰে কোনো জাতি বা দেশক খুব সোনকালে উঠাবও পাৰে আৰু পতন ঘটাবও পাৰে। এসময়ত পৃথিৱীত টোলপাৰ লগাই ৰখা কোনো কোনো দেশ এতিয়া সাধাৰণ দেশ হৈ পৰিছে, কোনো কোনো সাধাৰণ দেশ এতিয়া প্ৰবল প্ৰতাপী চহকী হৈও পৰিছে। মুঠতে ঈশ্বৰে সকলোকে নিয়ন্ত্ৰণ কৰি আছে। যদি আমি সংবাদ মাধ্যমলৈ কাণ দিওঁ বা খবৰ কাগজ পঢ়ো তেন্তে আমি হতাশ হ'ম, লগতে আমাৰ মন আৰু চিন্তা ভাৱনাৰ ওপৰতো প্ৰভাৱ পৰিব। যদি আমি আমাৰ আগশাৰীৰ নেতাসকললৈ চাওঁ বা তেওঁলোকৰ কথা বতৰা, আলোচনা, বক্তৃতা আদি শুনো তেন্তে আমাৰ আমনি লাগি যাব, কাৰণ আমাৰ বাবে উৎসাহজনক একো কথাই আমি নাপাওঁ। কিন্তু জখৰিয়াই দেখা এই দৰ্শনবোৰৰ মাজত আমি ঈশ্বৰৰ শান্ত ধীৰ মাত শুনিবলৈ পাওঁ। এই দৰ্শনবোৰ কোনো আচৰিত অদ্ভুত বস্তু নহয়, গতিকে কিবাকিবি আচহুৱা ধৰণৰ ব্যাখ্যা আগবঢ়ালে নহ'ব। এইবোৰে আমাক এই কথাই বিশেষভাৱে শিকায় যে ঈশ্বৰৰ আঁচনি ঈশ্বৰৰ পৰিকল্পনা মতে সকলো ঘটিবই, আৰু ঈশ্বৰে তেওঁৰ আঁচনি ৰূপায়ণ কৰিবলৈকে ইতিহাসৰ মাজত চলাচল কৰি আছে। আৰু তিনি প্ৰকাৰৰ অৰ্থৰ শেষৰটো অৰ্থ হৈছে চূড়ান্ত কালত ঘটিবলগীয়া কথা। ভাৱবাণীৰ চুঙাৰে ইতিহাস বৈ গৈ আছে। আমি 12 নম্বৰ পদটো আকৌ এবাৰ পঢ়ি দিব খুজিছো, জখৰিয়া 6:12। আৰু তুমি তেওঁক ক'বা, বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, চোৱা পোখা নামেৰে প্ৰখ্যাত পুৰুষ, তেওঁ নিজ ঠাইত বাঢ়িব আৰু জিহুৱাৰ মন্দিৰ সাজিব। এই পোখা আন কোনো নহয়, প্ৰভু যীশুখ্ৰীষ্ট, শুকান ঠাইত গজা গজালি, যিজনাই আমাক উদ্ধাৰ কৰিবলৈ আমাৰ হকে ক্ৰুচত প্ৰাণ দিলে। কিন্তু তেওঁ এদিন আকৌ আহিব শাসন কৰিবলৈ। তেওঁ হ'ব সিংহাসনত অধিষ্ঠিত পুৰোহিত। এই কথাবোৰ জনাৰ পাছত আমাৰ সকলো চিন্তাধাৰাৰ থানঠিত লাগে। কোনো এখন অজ্ঞাত ঠাইত হয়তো কেইজনমান লোক গোট খাই যীশুৰ নামত উপাসনা কৰিব পাৰে। তেওঁলোকে তাৰ দ্বাৰা যীশুখ্ৰীষ্টকে সন্মান জনোৱা হয়। তেওঁলোকে প্ৰভু যীশুৰ বাক্য অধ্যয়ন কৰে আৰু তেওঁৰেই ইচ্ছা পালন কৰিবলৈ চেষ্টা কৰে। সেই সৰু দলটোক হয়তো পৃথিৱীৰ কোনো লোকে চিনি নাপাবও পাৰে, কিন্তু কোনো এখন বিখ্যাত জনসভাতকৈ প্ৰভু যীশুৰ নামেৰে গোট খোৱা তেনেকুৱা সভাখন ঈশ্বৰৰ দৃষ্টিত অধিক গুৰুত্বপূৰ্ণ। এই কথা আমাৰ বাবে আচৰিত যেন লাগিব পাৰে, কিন্তু ঈশ্বৰৰ দৃষ্টিভংগী মানুহৰ দৃষ্টিভংগীতকৈ বেলেগ। তেনেকুৱা অখ্যাত ঠাইৰ খ্ৰীষ্টীয় বিশ্বাসীৰ সাধাৰণ সৰু দলটিয়েও স্বৰ্গত আন আন বিশ্বাসীসকলে সমস্বৰে গোৱা সেই গীতত যোগ দিবলৈ পাব। নোৰাটো ল'বলৈ আৰু তাৰ চাপ মেলিবলৈ তুমিহে যোগ্য, কিয়নো তুমি হত হলা আৰু সকলো ফৈদ, ভাষা, ৰাজ্য আৰু জাতিবিলাকৰ মাজৰ পৰা ঈশ্বৰৰ উদ্দেশ্যে প্ৰজাসমূহক নিজৰ তেজেৰে কিনিলা, আৰু আমাৰ ঈশ্বৰৰ উদ্দেশ্যে তেওঁবিলাকক ৰাজ্যস্বৰূপ আৰু পুৰোহিত পাতিলা, তাতে তেওঁবিলাকে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব। প্ৰকাশিত বাক্য 5:9-10। এই বিশেষ লক্ষ্যৰ প্ৰতিয়েই আজি আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী অগ্ৰসৰ হৈ আছো। আজি আমাক জগতে অৱহেলা কৰিব পাৰে, জনসাধাৰণে আমালৈ ঘূৰিকে নাচাব পাৰে, কিন্তু যদি আমি খ্ৰীষ্টত আছো তেন্তে ঈশ্বৰৰ পৰিকল্পনা, ঈশ্বৰৰ আঁচনিত আমিও গুৰুত্বপূৰ্ণ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? তেন্তে আপুনি ঈশ্বৰৰ দৃষ্টিত মূল্যৱান, ঈশ্বৰৰ আঁচনিত আপুনিও গুৰুত্বপূৰ্ণ। এই কথাটো আপুনি চিন্তা কৰি চাইছেনে? ঈশ্বৰ আপোনাক আশীৰ্বাদ কৰক। আমেন।
কোনো নাই কুতুমা কুতু নাই জগত যীশুৰ বাদে কোনো নাই। তেজৰ তলে নাৰাখে কাকো প্ৰেমৰ ভাষা নুবুজে কোনো,
নুশুনে কোনো হিয়ার কান্দু নুবুজে সকলো কোনো এমন কাহ তোমার ঈশ্বর বদে কোনো নাই ও লাগে যদি আহারে ভরা পুরে পূর্ণ জীবন গাথা যিশুর তেজে দিয়ে পূর্ণতা যিশুর কথা।
ইমান পরে আপনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপনার মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হম। আমি প্রস্তুত করা বাইবেল অধ্যয়নৰ আন সিডি সমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।